আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামী আৰু আমাৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অহা নৱেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ, দূৰদৰ্শনযোগে মহাবীৰ লাচিত বৰফুকনৰ জীৱন সম্পৰ্কে সম্প্ৰচাৰ কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু প্ৰচাৰ ভাৰতীৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এৰ নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি অব্যাহত, নতুন দিল্লীত কাইলৈ এন ডি এৰ নৱনিৰ্বাচিত সাংসদ আৰু এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ বৈঠক, সমাজ সংস্কাৰক তথা ডাইনী হত্যাৰ বিৰুদ্ধে যুঁজ দিয়া সংগ্ৰামী বীৰবালাৰ আভাৰ স্মৃতিত ৰাজ্য চৰকাৰৰ প্ৰতি বছৰে 13 মে'ত কুসংস্কাৰ বিৰোধী দিৱস পালনৰ ঘোষণা আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অহা নৱেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তদুপৰি প্ৰতিখন পঞ্চায়ত আৰু জিলা পৰিষদ যাতে দুটা বিধানসভা সমষ্টিৰ অন্তৰ্গত নহয় এই কথাত গুৰুত্ব দিয়া হ'ব। লোকসভা নিৰ্বাচনৰ পূৰ্বে অৰুণোদয় আঁচনি ৰাজ্যখনৰ সৰ্বাধিক সংখ্যক লোকৰ মাজলৈ লৈ যোৱাৰ বাবে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে কেনেধৰণে বা কিমান সংখ্যক লোকক ইয়াৰ দ্বাৰা সামৰি লোৱা হ'ব সেই সন্দৰ্ভত চালি জাৰি চোৱাৰ বাবেও সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ বাবে মন্ত্ৰী অজন্তা নেওগ, ৰণোজ চেগু, বিমল বৰা, কেশৱ মহন্ত আৰু ৰঞ্জিত কুমাৰ দাসক লৈ এখন কেবিনেট উপ সমিতি গঠন কৰি এই আঁচনি ৰূপায়ণ কৰিবলৈ ৰাজ্যখনৰ বিত্তীয় ব্যৱস্থাত কিমান দূৰ সমৰ্থ হ'ব সেই বিষয়ে এমাহৰ ভিতৰত পৰামৰ্শ দাখিলৰ নিৰ্দেশ দিয়া হৈছে। চৰাইদেউত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ বাবে পৰামৰ্শদান সমিতিয়ে ইতিমধ্যে ইউনেস্কোলৈ ইতিবাচক প্ৰতিবেদন প্ৰেৰণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অহা মাহত ভাৰতৰ অধ্যক্ষতাত নতুন দিল্লীত ইউনেস্কোৰ বৈঠক অনুষ্ঠিত হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীত থকা ইউনেস্কোৰ প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ দূতাবাসৰ সৈতে ৰাজ্য চৰকাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত যোগাযোগ কৰিব বুলি কেবিনেটত সিদ্ধান্ত লোৱা হয়। আজি কেবিনেটত দূৰদৰ্শনযোগে মহাবীৰ লাচিত বৰফুকনৰ জীৱন সম্পৰ্কে 52টা খণ্ডত সম্প্ৰচাৰ কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু প্ৰচাৰ ভাৰতীয়ে 10 কোটি টকাকৈ ব্যয় কৰাৰ বাবে স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তিত অনুমোদন জনোৱা হৈছে। ইপিনে ৰিজুত মইনা আঁচনিৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰীসকলক 10 আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰীক 12,000 টকাকৈ প্ৰদান কৰা সন্দৰ্ভত সকলো দিশ চালি জাৰি চাই 7 দিনৰ ভিতৰত অৱগত কৰিবলৈ মন্ত্ৰী ডঃ ৰণোজ চেগু আৰু চন্দ্ৰমোহন পাটোৱাৰীক বৈঠকত দায়িত্ব অৰ্পণ কৰা হৈছে। মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই 50,000 টকা পৰ্যন্ত দিয়াৰ সিদ্ধান্ত অহা আগষ্টতে ৰূপায়ণ কৰাৰ বাবে বৈঠকত কোৱা হৈছে। আনহাতে 15 লাখ ব্যক্তিক নতুনকৈ ৰেচন কাৰ্ড প্ৰদানৰ বাবেও বৈঠকত সিদ্ধান্ত লোৱা হয়। আজিৰ বৈঠকত ৰাজ্যখনৰ বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছে। ইফালে আম্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত ঋণৰ বাবে আবেদন কৰা 30,000 গৰাকী বাছনিপ্ৰাপ্ত যুৱক যুৱতীক ঋণ প্ৰদানৰ বিষয়েও কেবিনেটত সিদ্ধান্ত লোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ বাবে প্ৰস্তুতি অব্যাহত আছে। উল্লেখযোগ্য যে লোকসভাৰ 543 আসনৰ ভিতৰত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা অৰ্থাৎ এন ডি এ 293 আসন লাভ কৰি তৃতীয়বাৰৰ বাবে ক্ষমতা দখলাৰ দিশে অগ্ৰসৰ হৈছে। কালি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ লগতে মন্ত্ৰীসভাৰ সদস্যসকলৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক দাখিল কৰিছিল। ৰাষ্ট্ৰপতিগৰাকীয়ে পদত্যাগ পত্ৰ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীক নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত কাৰ্যভাৰ চলাই নিবলৈ আহান জনাইছিল। এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰতিবেশী ৰাষ্ট্ৰ শ্ৰীলংকা, বাংলাদেশ, ভূটান, নেপাল, মৰিছাছৰ ৰাষ্ট্ৰপ্ৰধান নাইবা চৰকাৰৰ মুৰববীয়ে অংশগ্ৰহণ কৰিব। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ বাবে কাইলৈ বিয়লি নতুন দিল্লীত উপস্থিত হ'ব আৰু শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি পুনৰ 9 জুনত ঢাকালৈ উভতি যোৱাৰ কথা। সংযোগে হোৱা বাৰ্তালাপত শ্ৰীমোদীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়। ইপিনে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাণীল ৱিক্ৰমাসিংহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ জনোৱা আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাইছে। ফোন কলৰ উপৰি এটা সামাজিক মাধ্যমৰ বাৰ্তাত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অলপতে হৈ যোৱা নিৰ্বাচনত এন ডি এ চৰকাৰে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বাবে আৰু একেৰাহে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা এন ডি এ চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ সভাপতি জে পি নড্ডাই আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী আৰু দলটোৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী অমিত শাহ, ৰাজনাথ সিং, মনসুখ মাণ্ডাভিয়া, পীয়ুষ গোৱেল, অশ্বিনী বৈষ্ণৱকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। ইপিনে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউৰ নেতা নীতিশ কুমাৰৰ ৰাষ্ট্ৰীয় ৰাজধানীত থকা বাসগৃহতো দলটোৰ কেইবাগৰাকীও নেতাই আজি এখন বৈঠকত মিলিত হয়। এন ডি এ নেতাসকলে সৰ্বসন্মতিক্ৰমে নৰেন্দ্ৰ মোদীক তেওঁলোকৰ নেতা নিৰ্বাচিত কৰাৰ এদিন পাছতে এই বৈঠক অনুষ্ঠিত হৈছে। কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ সংসদীয় দলৰ এখন বৈঠকো অনুষ্ঠিত হ'ব। এই বৈঠকত বিজেপি, টিডিপি, জে ডি ইউ, এল জে পি আৰ, শিৱসেনা, চিন্দেগোট, জে ডি এছ আৰু এন ডি এৰ আন সহযোগী দলসমূহৰ নৱনিৰ্বাচিত সাংসদসকল উপস্থিত থকাৰ কথা। কালি এন ডি এৰ বৈঠকত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষৰ প্ৰতিটো ক্ষেত্ৰতে সৰ্বাংগীন বিকাশ হৈছে বুলি এটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই প্ৰস্তাৱত দেশৰ জনসাধাৰণে 6টা দশকৰ পাছত একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে একক সংখ্যাগৰিষ্ঠতাৰে এটা শক্তিশালী নেতৃত্বক নিৰ্বাচিত কৰিছে বুলিও উল্লেখ কৰা হয়। নতুন চৰকাৰ গঠন সন্দৰ্ভত সহযোগী দলসমূহৰ নেতা তথা বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা বিলোচনা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলক নতুন দিল্লীলৈ আমন্ত্ৰণ জনোৱা হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্য বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো আজি নিশাৰ ভিতৰতে নতুন দিল্লীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। চৰকাৰ গঠনৰ শেহতীয়া প্ৰেক্ষাপট সন্দৰ্ভত এয়া নতুন দিল্লীৰ পৰা সাংবাদিক সিদ্ধাৰ্থ ভট্টাচাৰ্য।
দিল্লীত আজি যিসকল এন ডি এ মিত্ৰজোঁটৰ নৱনিৰ্বাচিত সাংসদ আছে সেই সাংসদসকল আহি উপস্থিত হৈছেহি। ইতিমধ্যে অসমৰো বিজেপি তথা এ জে পি আৰু ইউ পি পি এলৰ যিসকল সাংসদ আছে তেওঁলোক দিল্লীত আহি উপস্থিত হৈছে আৰু ইতিমধ্যে যিহেতু কাইলৈ সংসদীয় সমিতিৰ বৈঠক আছে এন ডি এ সেই সংসদীয় সমিতিৰ বৈঠকত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু তাতে যিহেতু প্ৰধানমন্ত্ৰীৰ হিচাপে নৰেন্দ্ৰ মোদীক নিৰ্বাচন কৰাৰ যি প্ৰস্তাৱ সেই প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব আৰু তাৰ পিছতে ৰাষ্ট্ৰপতিৰ ওচৰলৈ এন ডি এ নেতৃত্ব যাব আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিব। আৰু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে এন ডি এৰ যি সাংসদসকল আছে তেওঁলোকৰ উপৰিও দিল্লীলৈ বিজেপি শাসিত ৰাজ্যৰ যিসকল মুখ্যমন্ত্ৰী আছে তেওঁলোকক দিল্লীলৈ আহিবলৈ কোৱা হৈছে। গতিকে আজি নিশাৰ ভাগত সকলো বিজেপি শাসিত ৰাজ্যসমূহৰ যিসকল মুখ্যমন্ত্ৰী আছে তেওঁলোক আহি পাব। তাৰ লগে লগে যিসকল প্ৰদেশ সভাপতি আছে বিজেপিৰ তেওঁলোকো আহি দিল্লীত উপস্থিত হ'ব। আৰু অসমৰ প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ অসমৰ ইতিমধ্যে অসম গণ পৰিষদ দলৰ সাংসদ ফণীভূষণ চৌধুৰী দিল্লীত আহি উপস্থিত হৈছেহি। অসম গণ পৰিষদৰ সভাপতি অতুল বৰাও ইতিমধ্যে উপস্থিত হৈছে আৰু তাৰ লগে লগে দেখিবলৈ পোৱা গৈছে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো আৰু ইউ পি পি এলৰ সাংসদ নৱনিৰ্বাচিত সাংসদ জয়ন্ত বসুমতাৰীও দিল্লীত আহি উপস্থিত হৈছে।
নতুন চৰকাৰক মন্ত্ৰীলৈ মন্ত্ৰীপদ ৰাজিনামা কৰাৰ বাবে চৰকাৰ নিৰ্ণয় বুলি আজি প্ৰকাশ কৰিছে। দলটোৰ মুখপাত্ৰ কে চি ত্যাগীয়ে কয় যে বিজেপি সভাপতি জে পি নাড্ডাই কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙক এন ডি এ সহযোগী দলসমূহৰ সৈতে মন্ত্ৰীসভাৰ গঠন সম্পৰ্কত আলোচনা কৰাৰ দায়িত্ব অৰ্পণ কৰে আৰু এই উদ্দেশ্যে আলোচনা অব্যাহত আছে। তেওঁ লগতে কয় যে মন্ত্ৰীলৈ বিহাৰ দৰিদ্ৰতা নিবনুৱা সমস্যা আৰু বহু অঞ্চলত গণ আদিৰ দৰে ভালেসংখ্যক সমস্যা সমাধানৰ বাবে ৰাজ্যখনক বিশেষ গুৰুত্ব দিয়াবলৈ আহান জনায়। উল্লেখযোগ্য যে মন্ত্ৰীলৈ বিহাৰত 1200 লোকসভা আসনত বিজয়ী হৈছে। লোকসভা নিৰ্বাচনত বিজেপি একক সংখ্যাগৰিষ্ঠতা লাভৰ ক্ষেত্ৰত পিছ পৰি থকাৰ বাবে এন ডি এ চৰকাৰ গঠনত দলটোৰ এটা বিশেষ ভূমিকা থাকিব। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে আই এন ডিৰ মিত্ৰজোঁটে লোকসভাত সক্ৰিয় বিৰোধীৰ ভূমিকা পালন কৰিব। তেওঁলোকে জনসাধাৰণৰ ইচ্ছাৰ কাৰণে বিজেপি চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱাত বাধা আৰোপ কৰাৰ বাবে উচিত সময়ত মিত্ৰজোঁট সিদ্ধান্ত গ্ৰহণ কৰিব বুলি শ্ৰী খাৰ্গে প্ৰকাশ কৰিছে। তেওঁ কয় যে আই এন ডিৰ মিত্ৰজোঁটে জনসাধাৰণৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ চেষ্টা কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্ত গ্ৰেপ্তাৰৰ ক্ষেত্ৰত অন্তৱৰ্তীকালীন জামিনৰ নিৰ্দেশনা উলংঘ কৰাৰ অভিযোগত লখিমপুৰ জিলাৰ চিৰমৰা থানাৰ উপ পৰিদৰ্শক ৰঞ্জিত ডেকালে জামিন প্ৰেৰণ কৰিবলৈ পৰিদৰ্শক কৰি দেখিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণদেৱ চৌধুৰীৰ এজনৰ বিচাৰপীঠে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ জৰিয়তে এই নিৰ্দেশ দিয়ে। ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অন্তৱৰ্তীকালীন জামিন প্ৰদানৰ পাছতো অভিযুক্ত গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত উপ পৰিদৰ্শক ৰঞ্জিত ডেকাই কাৰণ ব্যাখ্যা কৰিব লাগিব। উল্লেখযোগ্য যে উচ্চ ন্যায়ালয়ে যোৱা 22 মে'ত এজন অভিযুক্তক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। জামিনৰ নিৰ্দেশ দিয়াৰ পাছতো গোচৰৰ তদন্তকাৰী বিষয়া তথা উপ পৰিদৰ্শক নৰঞ্জিত ডেকাই অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে। এই ঘটনাৰ দৃষ্টিগোচৰ হোৱাৰ পাছতে উপ পৰিদৰ্শকগৰাকীলৈ আদালতৰ নিৰ্দেশ অমান্য কৰাৰ অভিযোগত জাননী প্ৰেৰণ কৰিবলৈ পঞ্জীয়কক নিৰ্দেশ দিয়া হৈছে। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অংকুৰজ্যোতি শৰ্মাৰ পৰা।
সমাজ সংস্কাৰক তথা ৰাণী হত্যাৰ বিৰুদ্ধে যুঁজ দিয়া সংগ্ৰামী বীৰবালা ৰাভাৰ মৃত্যুদিনটো অৰ্থাৎ 13 মে'ত কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেট বৈঠকৰ পাছত ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে তেওঁ আজি গোৱালপাৰা জিলাৰ ঠাকুৰবিলাত থকা প্ৰয়াত বীৰবালা ৰাভাৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। বীৰবালা ৰাভাৰ আদৰ্শক সৰুগত কৰি কুসংস্কাৰৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰখাটো সকলোৰে দায়িত্ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। লগতে পৰিয়ালৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি মিছন বীৰবালা শক্তিশালী কৰা আৰু ৰাভাৰ আসন সাহিত্য শাসিত পৰিষদে ব্ৰঞ্জৰ মূৰ্তি নিৰ্মাণ কৰাত ৰাজ্য চৰকাৰে সহায় কৰিব বুলি তেওঁ কয়। প্ৰয়াত ৰাভাৰ নামৰ অক্ষয়বতি জ্বলাই ৰখাৰ বাবেও ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ আশ্বাস দিয়ে। যোৱা 24 ঘণ্টাত বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা 2,46,000লৈ হ্ৰাস পাইছে। ইফালে কাছাৰত এজন লোকৰ মৃত্যু হোৱাৰ পাছত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 25লৈ বৃদ্ধি পাইছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি কাছাৰ, কৰিমগঞ্জ, মৰিগাঁও, হোজাই, নগাঁও, ডিমা হাছাও, হাইলাকান্দি আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কিছু কিছু এলেকা এতিয়াও বানৰ কবলত আছে। 372খন গাঁৱৰ 22,000তকৈ অধিক লোক সম্প্ৰতি 112টা সাহায্য শিবিৰত আশ্ৰয় লোৱাৰ লগতে 5000 হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বতৰ বিজ্ঞান বিভাগে অহা 24 ঘণ্টাত অসমৰ লগতে উত্তৰ পূবৰ ৰাজ্যকেইখনত পাতলীয়াৰ পৰা মজলীয়া আৰু বিজুলী গাজনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। ইপিনে ৰাজ্যৰ বিভিন্ন স্থানত বানৰ লগতে খহনীয়াৰ সমস্যাই ভালুকিৰ সৃষ্টি কৰিছে। কোকৰাঝাৰ জিলাৰ ভাৰতভূটান সীমান্তৰ সৰলপাৰা গাঁৱৰ সৰালভাঙা নৈৰ খহনীয়াই ভালেমান অঞ্চল খহনীয়াৰ উপক্ৰম হৈছে। জনসাধাৰণে বিটিআৰ প্ৰশাসন আৰু অসম চৰকাৰক এই সমস্যাৰ সমাধান বিচাৰি আহান জনাইছে। একেদৰে কপিল নৈৰ বানে যমুনামুখৰ নিকটৱৰ্তী কুম্ভিডিঙৰ অঞ্চল ক্ষতিগ্ৰস্ত কৰিছে। অঞ্চলটোৰ ঠায়ে ঠায়ে কেইবাটাও পথে বানে ছিঙি পেলোৱাত যাতায়াতৰ সমস্যা হৈছে। মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনত জল জীৱন অভিযানৰ অধীনত ঘৰে ঘৰে নলযোগে পানী যোগান আঁচনিৰ কাম অহা 20 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰসকলক নিৰ্দেশ দিছে। এই নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে তেনে ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা কাম বাতিল কৰা হ'ব বুলি তেওঁ স্পষ্ট কৰি দিছে। জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত বৈঠকত জল জীৱন অভিযানৰ অধীনত ৰূপায়িত আঁচনিসমূহৰ অগ্ৰগতি বুজ লৈ তেওঁ ঠিকাদাৰসকলক অসম্পূৰ্ণ কামসমূহ অহা 20 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে তেওঁ সময়মতে কাম সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে একাংশ ঠিকাদাৰক জবাবদিহি কৰে। ৰাইজক খোৱাপানীৰ পৰা বঞ্চিত কৰাৰ অধিকাৰ নাই বুলি উল্লেখ কৰি তেওঁ এনে কাৰ্যক দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তাক কাম নকৰা ঠিকাদাৰৰ নাম উল্লেখ কৰাৰ লগতে অসুবিধাসমূহ লিখি শীঘ্ৰে জিলা আয়ুক্তক প্ৰতিবেদন দাখিল কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত আজি অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম অন টিচিং মেথডলজি ফৰ টিচাৰ্ছ অব ছায়েন্স এণ্ড মেথমেটিক্স শীৰ্ষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ মুঠ 33টা হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ 1000জনকৈ গণিত আৰু বিজ্ঞান বিভাগৰ শিক্ষকে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত মাধ্যমিক শিক্ষা পৰিষদে ইতিমধ্যে গ্ৰহণ কৰা প্ৰশ্নকাকতৰ ধৰণ পৰিৱৰ্তনৰ ফলত শিক্ষণ ব্যৱস্থাৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপ সন্দৰ্ভত প্ৰশিক্ষণত আলোচনা কৰা হয়। এই কাৰ্যসূচীত বিজ্ঞান বিভাগৰ সমল ব্যক্তি হিচাপে আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিকৰ শিক্ষয়িত্ৰী সংগীতা শৰ্মা, স্বৰ্ণ বিদ্যাপীঠৰ শিক্ষয়িত্ৰী ভৱানী দাস আৰু গোপালগড় চৰকাৰী উচ্চতৰ মাধ্যমিকৰ শিক্ষয়িত্ৰী বৰ্ণালী শৰ্মা উপস্থিত থাকে। আনহাতে গণিত বিভাগৰ সমল ব্যক্তি হিচাপে বুন্দা আঞ্চলিক উচ্চ মাধ্যমিকৰ শিক্ষক নীলকমল মিশ্ৰ, ধাৰাপুৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষক হিমাংশু কলিতা আৰু পাণ্ডু আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দীপু কুমাৰ দাসে অংশগ্ৰহণ কৰে। উৎকোচ গ্ৰহণৰ অভিযোগত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী ৰাজচক্ৰ কাৰ্যালয়ৰ লাটমণ্ডল স্বপ্নমেধি আৰু মফতাৰ ৰহমান নামৰ এজন মধ্যভূমিক গ্ৰেপ্তাৰ কৰিছে। মাটিৰ নামজৰিৰ নামত এজন লোকৰ পৰা উৎকোচ লওঁতেই পূৰ্বৰে পৰা খাপ পিটি থকা অভিযানকাৰী দলে মধ্যভোগীজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছত অভিযুক্ত মধ্যভোগীজনৰ পৰা উৎকোচৰ ধন লওঁতেই দলটোৱে লাটমণ্ডল স্বপ্নমেধিক গ্ৰেপ্তাৰ কৰে। অসম মাধ্যমিক শিক্ষা পৰিষদে নৱম আৰু দশম শ্ৰেণীৰ অচি বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স বিষয় সন্দৰ্ভত বৰপেটা জিলাৰ হাউলী মহাবিদ্যালয়ত আজি এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। বৰপেটা আৰু বটালি জিলাৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষসকলে আলোচনা চক্ৰত অংশগ্ৰহণ কৰে। আলোচনা চক্ৰত সাম্প্ৰতিক সময়ত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োজনীয়তা, ব্যৱহাৰিতা আৰু বিভিন্ন কাৰিকৰী দিশ সম্পৰ্কে আলোকপাত কৰা হয়। আইচিচি টি20 বিশ্বকাপ প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত আজি ডালাছৰ গ্ৰেণ্ড প্ৰেৰী ষ্টেডিয়ামত আমেৰিকা যুক্তৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা 9 বজাত আৰম্ভ হ'ব। আন এখন খেলত বাৰবাডোজৰ কেনচিংটন অভেলত নামিবিয়া স্কটলেণ্ডৰ সন্মুখীন হ'ব। ইপিনে আজি পুৱা অনুষ্ঠিত দুখন খেলত অষ্ট্ৰেলিয়াই ওৱানক 3-0 আৰু উগাণ্ডাই পাপুৱা নিউগিনিক 3-0 পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ কৰি দিছো। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অহা নৱেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ। নিৰ্বাচন যোগে মহাবীৰ লাচিত বৰফুকনৰ জীৱন সম্পৰ্কে সম্প্ৰচাৰ কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু প্ৰচাৰ ভাৰতীৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত NDAৰ নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি অব্যাহত। নতুন দিল্লীত কাইলৈ NDAৰ নৱনিৰ্বাচিত সাংসদ আৰু NDA শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ বৈঠক আৰু ICC T20 বিশ্বকাপ প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ। সন্ধিয়া আঞ্চলিক বাতৰি ইমানতে হৈ গ'ল। নমস্কাৰ।